وَإِذَا كُنْتَ فِيهِمْ فَأَقَمْتَ لَهُمُ الصَّلَاةَ فَلْتَقُمْ طَائِفَةٌ مِّنْهُمْ مَعَكَ فَلْتَقُمْ طَائِفَةٌ مِّنْهُمْ مَعَكَ وَلْيَأْخُذُوا أَسْلِحَتَهُمْ فَإِذَا سَجَدُوا فَلْيَكُونُوا من ورائكم ولتأت طائفة أخرى لم يصلوا فليصلوا معك وليأخذوا حذرهم وأسلحتهم وَدَّ الَّذِينَ كَفَرُوا لَوْ تَغْفُلُونَ عَنْ أَسْلِحَتِكُمْ وَأَمْتِعَتِكُمْ فَيَمِيلُونَ عَلَيْكُمْ مَيْلَةً وَاحِدَةً وَلَا جُنَاحَ عَلَيْكُمْ إِنْ كَانَ بِكُمْ أَذًى مِّنْ مَطَرٍ أَوْ كُنْتُمْ مَرْضَى أن تضعوا أسلحتكم وخذوا حذركم إن الله أعد للكافرين عذابا مهينا
আৰু যেতিয়া তুমি সিহঁতৰ মাজত অৱস্থান কৰিবা তাৰ পিছত সিহঁতৰ লগত চালাত কায়েম কৰিবা তেতিয়া সিহঁতৰ এটা দল যাতে তোমাৰ সৈতে থিয় হয় আৰু সিহঁত যাৰ সহস্ত্ৰ থাকে এতে কি সিহঁতৰ ছাজদা অৰ্থাৎ নামাজ পঢ়া শেষ হ'লে সিহঁত যেন তোমালোকৰ পিছফালে গৈ অৱস্থান কৰে আৰু আন এটা দল যিসকলে চালাতত অংশ লোৱা নাছিল সিহঁতে যেন আহি তোমাৰ লগত চালাতত অংশ লয় আৰু সিহঁতে যেন সতৰ্ক আৰু সহস্ত্ৰ থাকে কাফিৰসকলে কামনা কৰে যে তোমালোকে যাতে তোমালোকৰ অস্ত্ৰ শস্ত্ৰ আৰু আচবাব পত্ৰ সম্পৰ্কে অসতৰ্ক হোৱা যাতে সিহঁতে তোমালোকৰ ওপৰত এবাৰতে আক্ৰমণ কৰিব পাৰে যদি তোমালোকে বৰষুণৰ বাবে কষ্ট পোৱা অথবা অসুস্থ অৱস্থাত থকা তেনে এনে অৱস্থাত অস্ত্ৰ ৰাখি থ'লে তোমালোকৰ বাবে কোনো দুখনীয় নহয় কিন্তু তোমালোকে সতৰ্কতা অৱলম্বন কৰিবা নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে লাঞ্ছনদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছে।